ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ কেতিয়াবা চিঠি পত্ৰ লিখিছেনে? আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ কিন্তু আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। আহকচোন প্ৰিয় শ্ৰোতা, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ প্ৰভু। তুমি আমাক ইমানেই প্ৰেম কৰা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। এতিয়া প্ৰভু, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাওঁতে তোমাৰ সেই প্ৰেমৰ কথা যাতে আমি অধিককৈ বুজি পাব পাৰোঁ, এনে বিশেষ আশীৰ্বাদ তুমি আমাৰ প্ৰত্যেককেই কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ সেই প্ৰেমৰ আশীৰ্বাদ, সেই অনুগ্ৰহৰ আশীৰ্বাদ অধিক অধিককৈ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ নহিমীয়া পুস্তকখন অধ্যয়ন কৰি আছো আৰু আজি আমি এই নহিমীয়া পুস্তকৰ চতুৰ্থ অধ্যায়ৰ ওপৰত আলোচনা কৰোঁতে দেখিম যে শত্ৰুবোৰে যিহুদী লোকসকলক হতাশ কৰিব নোৱাৰি দেৱাল পুনৰ নিৰ্মাণৰ কামত বাধা দিবলৈ নতুন পদ্ধতি অৱলম্বন কৰিছে। আমি প্ৰথমতেই চাৰি নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিব খুজিছোঁ। পাছে আমি যে গড় নিৰ্মাণ কৰিছোঁ তাক চনবল্লতে শুনি খং উঠি আৰু অতিশয় বেজাৰ পাই যিহুদীবিলাকক বিদ্ৰোপ কৰিলে। তেওঁলোকক হতাশ কৰিবলৈ চেষ্টা কৰি শত্ৰুবোৰে তেওঁলোকক সেই কাম কৰাৰ পৰা বিৰত কৰিব পৰা নাছিল। এতিয়া তেওঁলোকে যিহুদী লোকবিলাকক বিদ্ৰোপ কৰিছে। যি কাম ঈশ্বৰৰ দৃষ্টিত অতি মহৎ আৰু গুৰুত্বপূৰ্ণ কাম, সেই কাম চনবল্লতে হাঁহিছে আৰু বিদ্ৰোপ কৰিছে। এই কথা আজিও আমি নেদেখোনে? আমি ঈশ্বৰৰ কথা ক'লে আমাক অনেক লোকে ঠাট্টা বিদ্ৰোপ নকৰেনে? জগতৰ লগত মিলি গৈ জগতৰ চিন্তাধাৰাক আঁকোৱালি লৈ সংখ্যাগৰিষ্ঠ লোকে কৰাৰ দৰে কাম কৰি গ'লে আমাক কোনেও নাহাঁহে। কিন্তু ঈশ্বৰত বিশ্বাস ৰাখি ধাৰ্মিকভাৱে জীৱন কটাব গ'লে আমি প্ৰায়েই ঠাট্টা মস্কৰা আদি শুনিবলগীয়া হয়। এইটো যুগ যুগ ধৰি চলি অহা কথা। তাত আমি আচৰিতো হ'ব নালাগে, বেজাৰো পাব নালাগে। আমি মাত্ৰ এটা কথা সদায় মনত ৰাখিব লাগে, জগতে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু ঈশ্বৰৰ বাক্যই কি কয় সেইটোৱে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। দুই নম্বৰ পদ, আৰু নিজ ভাইবিলাকৰ আৰু চমৰীয়া সৈন্য দলৰ আগত ক'লে সেই দুৰ্বল যিহুদী লোকবিলাকে কি কৰিছে? সিহঁতে নিজৰ নিমিত্তে গড় দৃঢ় কৰিবনে? সিহঁতে বলিদান কৰিবনে? সিহঁতে একেদিনাই সেই কাম কৰি আঁতাবনে? সিহঁতে ভগ্নৰাশিৰ পৰা সেই পোৰা শিলবোৰ উলিয়াই জীয়াবনে? শত্ৰুবোৰে যি প্ৰশ্নবোৰ কৰিছিল এইবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আচলতে তেওঁলোক উদ্বিগ্ন হৈ পৰিছিল। কিজানি যিহুদী লোকসকলে সেই সকলো কাম কৰিবলৈ সমৰ্থ হয়েই? আনহাতে যিহুদী লোকসকলেও নিজেই নিজকে সেই একে প্ৰশ্নবোৰকে নিশ্চয় কৰিছিল, কাৰণ তেওঁলোকে আচলতে সেই সকলো কাম কৰিব বিচাৰিছিল। এতিয়া শত্ৰুবোৰে যিহুদীসকলক ঠাট্টা মস্কৰা কৰি হতাশ কৰিবলৈ চেষ্টা কৰিব। তিনি নম্বৰ পদ, সেই সময়ত অম্মুনীয়া টুবিয়া তেওঁৰ ওচৰত আছিল। তেওঁ ক'লে, সিহঁতে যি গড় নিৰ্মাণ কৰিছে তাৰ ওপৰত যদি এটা শিয়াল উঠে তেন্তে সিহঁতৰ সেই শিলাময় গড় ভাগি পৰিব। এনেদৰে টুবিয়াই ঠাট্টা কৰি মন্তব্য এটা দিলে। আমি জানো শিয়াল অতি সৰু আৰু পাতল জন্তু। এখন দেৱালৰ ওপৰেৰে খোজকাঢ়ি গ'লে দেৱালৰ অকণো লৰচৰ নহ'ব বুলি আমি ক'ব পাৰোঁ। কিন্তু ইয়াত টুবিয়াই কৈছে যে যিহুদীসকলে নিৰ্মাণ কৰা সেই গড় সামান্য শিয়াল এটাৰ খোজতেই খহি পৰিব। যিমান যি হলেও সেই দেৱাল নিৰ্মাণ কৰা লোকবোৰৰ মাজৰ কিছুমান সোণাৰী, কিছুমান গন্ধবনিক আৰু কিছুমান তিৰোতা আছিল। তেওঁলোকেনো কি গড় নিৰ্মাণ কৰিব? টুবিয়াই নিশ্চয় এইবুলি ভাবিছিল। আনহাতে দেহে কেহে খাটি গড় নিৰ্মাণ কৰি থকা লোকসকলৰ বাবে এই ঠাট্টা বিদ্ৰোপ সহ্য কৰাটো নিশ্চয় কঠিন হৈছিল। বহুতো লোক হয়তো হতাশ হ'ব ধৰিছিল। প্ৰিয় শ্ৰোতা, জাগতিক চিন্তাধাৰাৰ মানুহে নিজৰ সৎকৰ্ম, নিজৰ ধাৰ্মিকতাৰে ঈশ্বৰৰ আগত গ্ৰহণীয় হৈ পৰিত্ৰাণ অৰ্জন কৰিবলৈ চেষ্টা কৰে। যীশুখ্ৰীষ্টৰ যোগেৰে কিন্তু সেই পৰিত্ৰাণ বিনামূল্যে মানুহলৈ আগবঢ়োৱা হৈছে। আমাৰ অসীম দয়ালু সৃষ্টিকৰ্তা ঈশ্বৰে তেনেদৰেই আমালৈ পৰিত্ৰাণ আগবঢ়াইছে, কাৰণ কোনো মানুহেই নিজৰ সৎকৰ্মৰ বলত পৰিত্ৰাণ লাভ কৰিব পৰাকৈ সম্পূৰ্ণ ধাৰ্মিক হ'ব নোৱাৰে বুলি আমাৰ ঈশ্বৰে জানে। সেয়ে আমালৈ পৰিত্ৰাণ আগবঢ়াইছে যীশুখ্ৰীষ্টৰ যোগেৰে। আমি মাথোন বিশ্বাস কৰি গ্ৰহণ কৰিব লাগে। এই কথাটো জগতে মানি ল'বলৈ টান পায়। পৰিত্ৰাণ ইমান সহজেনো লাভ কৰিব পাৰিনে এইবুলি জগতৰ লোকে ভাবে। সেয়েহে খ্ৰীষ্টৰ শুভবাৰ্তা জগতে মূৰ্খতা বুলি কয়। খ্ৰীষ্টত আশ্ৰয় লৈ পৰিত্ৰাণ গ্ৰহণ কৰা লোকসকলক তেওঁলোকে হাঁহে, ঠিক সেই দেৱাল নিৰ্মাণ কৰি থকা যিহুদী লোকসকলক শত্ৰুবোৰে হঁহাৰ নিচিনাকৈ। প্ৰিয় শ্ৰোতা, জগতৰ হাঁহি ঠাট্টা মস্কৰালৈ কাণ নিদিব, কাৰণ ঈশ্বৰে বিনামূল্যে আগবঢ়োৱা সেই অমূল্য পৰিত্ৰাণ অৱহেলা কৰিলে আমি কেনেকৈ সাৰিম? ভাবি চাওকচোন, সেই হতাশ হ'ব ধৰা যিহুদী লোকসকলক দেখি নহিমীয়াই বাৰু কি কৰিছিল? চাৰি আৰু পাঁচ নম্বৰ পদ চাওক, হে আমাৰ ঈশ্বৰ শুনা, কিয়নো আমি ঘৃণিত হৈছো, সিহঁতৰ বিকৰ্থনা সিহঁতৰ মূৰত ওলটি পৰক, আৰু সিহঁতক বন্দী হৈ লুট কৰি নিয়া বস্তুৰ নিচিনাকৈ বিদেশত থাকিবলৈ দিয়া। সিহঁতৰ অপৰাধ ঢাকি নাৰাখিবা আৰু সিহঁতৰ পাপ তোমাৰ আগৰ পৰা মুচি নেপেলাবা, কিয়নো সিহঁতে গড় নিৰ্মাণ কৰাবিলাকৰ আগত তোমাক বেজাৰ দিছে। এই ঠাট্টামস্কৰা কৰা মানুহবোৰ ঈশ্বৰৰ শত্ৰু আছিল আৰু যিহুদী লোকবিলাকৰো শত্ৰু আছিল। এই প্ৰাৰ্থনাটো আইনসন্মত আছিল। ন্যায় বিচাৰ বিচৰাটো যিহুদীসকলৰ আইনগত অধিকাৰ আছিল। এক ন্যায় বিচাৰ দাবী কৰাটো তেওঁলোকৰ অধিকাৰ আছিল। এটি শুদ্ধ বিচাৰৰ বাবে প্ৰাৰ্থনা কৰিছিল সেই যিহুদীবিলাকে, আৰু ঈশ্বৰে সেই ন্যায় বিচাৰ কৰে। তেওঁ সেই দিনতো কৰিছিল, আজিও কৰে। কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া, যীশুখ্ৰীষ্টই আজি আমাৰ বাবে পৰিস্থিতিটো সলনি কৰি দিছে। যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোকসকলৰ ক্ষেত্ৰত কথাটো বেলেগ ধৰণৰ। আজি খ্ৰীষ্টত বিশ্বাসী লোকসকলক প্ৰতিশোধ পৰায়ণভাৱে প্ৰাৰ্থনা নকৰিবলৈ কোৱা হৈছে। প্ৰাৰ্থনা কৰোঁতে কাৰো প্ৰতি কোনো বেয়া ভাৱ, খং, ৰাগ, ক্ষোভ বা হিংসা নাৰাখিহে প্ৰাৰ্থনা কৰিবলৈ কোৱা হৈছে। ইফিছে 4:32 স্পষ্টকৈ কোৱা হৈছে, আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্ৰৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। 6 এইদৰে আমি গড় নিৰ্মাণ কৰিলোঁ আৰু ওখই আধালৈকে গড়ৰ মেয়াৰটো কৰা হল, কিয়নো কাম কৰিবলৈ লোকবিলাকৰ মন আছিল। অৰ্থাৎ নহিমিয়াৰ নেতৃত্বত যিহুতি লোকবিলাকে শত্ৰুবোৰৰ সেই ঠাট্টামস্কৰালৈ কাণসাৰ নিদি নিজৰ নিজৰ কাম কৰি গল। তেওঁলোকে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে, কামত লাগি গল। সেই ঠাট্টা বিদ্ৰূপৰ বিষয়টো তেওঁলোকে প্ৰাৰ্থনাৰ দ্বাৰা জয় কৰিলে আৰু সকলোৱে নিজৰ নিজৰ কাম কৰি গল। 7-8 পাছে জিৰচালেমৰ গড় মেৰামতি কৰা কাম চলিছে আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে। ইয়াকে শুনি সনবল্লত আৰু টুবিয়াই আৰু আৰবীয়া, অমুনীয়া আৰু অজদুদিয়া লোকবিলাকে অতিশয় ক্ৰুদ্ধ হৈ জিৰচালেমৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাত গোলমাল লগাবলৈ সকলোৱে চক্ৰান্ত কৰিলে। এনেদৰে শত্ৰুৱে যিকোনো প্ৰকাৰে সেই কামত বাধা দিবলৈ চেষ্টা কৰিলে। 9 কিন্তু আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু দিনে ৰাতিয়ে সিহঁতৰ বিৰুদ্ধে সিহঁতৰ সন্মুখত পৰিয়া ৰাখিলোঁ। অৰ্থাৎ যিকোনো বিপদৰ সন্মুখীন হবলৈ নহিমিয়াই সদায় প্ৰথমতে প্ৰাৰ্থনা কৰা আমি দেখিবলৈ পাইছোঁ। সকলো শক্তি আৰু সাহস তেওঁ প্ৰাৰ্থনাৰ যোগেৰেই গোটাইছিল। এতিয়া নহিমিয়াৰ কাৰ্যপদ্ধতি হল প্ৰাৰ্থনা কৰা আৰু পহৰা দিয়া। খুব সুন্দৰ সুন্দৰ শব্দ ব্যৱহাৰ কৰি ঈশ্বৰৰ আগত দীঘল দীঘল প্ৰাৰ্থনা কৰিব পাৰি, কিন্তু আমি যদি প্ৰাৰ্থনা কৰিয়ে হাত খাপতি বহি থাকোঁ তেন্তে আমাৰ প্ৰাৰ্থনা ফুপুলা প্ৰকৃতিৰ প্ৰাৰ্থনা হ'ব পাৰে। 10 পাছে যিহুদাৰ লোকবিলাকে ক'লে, ভাৰ বওঁতাবোৰ দুৰ্বল হ'ল আৰু পেলাবলগীয়া অনেক জাবৰ আছে, এনেস্থলত গড় নিৰ্মাণ কৰা আমাৰ অসাধ্য। অৰ্থাৎ লোকবিলাক লাহে লাহে মানসিক আৰু শাৰীৰিকভাৱে ভাগৰি পৰিছে। আচলতে মানসিকভাৱে ভাগৰি পৰিলে শাৰীৰিকভাৱেও ভাগৰি পৰা যায়, আৰু এনে সময়ত আমি বেছি সাৱধান হ'ব লাগে। বাহিৰৰ পৰা দেখাদেখিকৈ আমাক আক্ৰমণ কৰি ছয়তান বিফল হ'লে আমাক ভিতৰৰ পৰা আক্ৰমণ কৰে। ছয়তানে ঈশ্বৰৰ লোকসকলক এনেদৰে ভিতৰৰ পৰা আক্ৰমণ কৰি পতিত কৰিব পাৰে। হতাশা ছয়তানৰ এটা ডাঙৰ অস্ত্ৰ, কাৰণ আমি যেতিয়া হতাশ হৈ পৰোঁ তেতিয়া আমি নিজেই নিজৰ বাধাস্বৰূপ হৈ পৰোঁ। 11-12 আকৌ আমাৰ শত্ৰুবোৰে ক'লে, সিহঁতে নজনাকৈ আৰু নেদেখাকৈ আমি সিহঁতৰ মাজত সোমাই সিহঁতক বধ কৰি কাম বন্ধ কৰিম, আৰু সিহঁতৰ ওচৰত থকা যিহুদীবিলাকে সকলো ঠাইৰ পৰা আহি 10 আমাক ক'লে, তোমালোক আমাৰ তালৈ উলটি যাব লাগিব। দেখিলেনে প্ৰিয় শ্ৰোতা, যিহুদী লোকসকল হতাশ হৈ পৰাৰ অৱস্থাটো দেখি শত্ৰুবোৰে এতিয়া সুবিধা ল'ব খুজিছে। শত্ৰুবোৰে অকস্মাতে আক্ৰমণ কৰিবলৈ আঁচনি কৰিছে। সিহঁতে সিদ্ধান্ত কৰিলে যে যিহুদী লোকবিলাকে নেদেখাকৈ সিহঁতৰ মাজত সোমাই পৰি সিহঁতক বধ কৰি কাম বন্ধ কৰিব। এইখিনিতে আমি এটা কথা বুজি পাব পাৰোঁ, যেতিয়া আমি শাৰীৰিকভাৱে ভাগৰি পৰোঁ নাইবা ঈশ্বৰলৈ চাবলৈ এৰি আমাৰ নিজৰ দুৰ্বলতা আৰু আমাৰ চাৰিওফালে থকা বিপদ বিঘিনি আদিলৈ চাই হতাশ হৈ পৰোঁ, তেতিয়া আমাৰ শত্ৰু ছয়তানে আমাক সহজে আক্ৰমণ কৰিব পাৰে। ছয়তানে সেই আক্ৰমণ আমি ক'ব নোৱাৰাকৈ অৰ্থাৎ আমাৰ অজানিতে কৰে। 13 এই হেতুকে গড়ৰ পাছফালে অতি চাপৰ আৰু মুকলি ভাগত নিজ নিজ গোষ্ঠী অনুসাৰে তৰোৱাল, যাঠি আৰু ধনুৰে সৈতে মই মানুহবিলাকক নিযুক্ত কৰিলোঁ। অৰ্থাৎ নহিমিয়াই সেই আক্ৰমণৰ সন্মুখীন হবলৈ সকলো লোকক সাজু কৰিলে। এইখিনিতে এটা বিশেষভাৱে মন কৰিবলগীয়া কথা এয়ে যে তেওঁ মানুহবোৰক নিজ নিজ গোষ্ঠী অনুসাৰে পহৰাত নিযুক্ত কৰিলে। এনে কৰাৰ ফলত মানুহবোৰে বেছি ভালদৰে গড় বন্ধা কামত লাগিব পাৰিছিল, কাৰণ মানুহবোৰে নিজৰ নিজৰ পৰিয়াল আৰু গোষ্ঠীৰ মানুহৰ ওচৰত থাকি কাম কৰিব পাৰিছিল। নিজৰ মানুহবোৰ চকুৰ আগত নিৰাপদে থকা বুলি জানিলে মানুহবোৰে নিশ্চিন্ত মনে কাম কৰিব পাৰে। যদি পৰিয়ালৰ মানুহবোৰৰ পৰা আঁতৰত থাকি কাম কৰিব লাগিলেহেঁতেন, তেতিয়াহ'লে মানুহবোৰৰ মনত এটা চিন্তা থাকিলেহেঁতেন। পৰিয়ালৰ মানুহবোৰ বা নিৰাপদে আছেনে নাই সেই কথা অনবৰতেই ভাবি থাকিব লাগিলহেঁতেন। ইয়াতে আমি আৰু এটা কথা মন কৰিব পাৰোঁ, নিজৰ নিজৰ পৰিয়ালৰ নিৰাপত্তাৰ দায়িত্বও মানুহবোৰে নিজৰ ওপৰতে ল'বলগীয়া হোৱাৰ নিচিনা হ'ল। এইটো কথা আমাৰ জীৱনতো খাটে। আমাৰ নিজৰ পৰিয়ালৰ লোকসকলৰ আত্মিক আৰু নৈতিক ৰক্ষণাবেক্ষণৰ গধুৰ দায়িত্ব আমি বহন কৰিবলৈ সাজু থাকিব লাগিব। আমাৰ পৰিয়ালৰ কোনো ব্যক্তি যদি ঈশ্বৰৰ পৰা আঁতৰি গৈ চয়তানৰ পথ লয়, তাৰ বাবে আমি আনক দুখ নিদি প্ৰথমতে নিজৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিব লাগিব। আমাৰ পৰিয়ালৰ লোকসকলক শুদ্ধ পথে চলাবলৈ আমিয়েই দেহেকেহে খাটিব লাগিব। আন লোকে আহি সেই কামটো কৰি দিব বুলি আমি আশা কৰি থকাটো ভুল। লোকসকলে শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অস্ত্ৰ শস্ত্ৰলৈ সাজু হৈ আছিল। বিনা অস্ত্ৰেৰে শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰা অসম্ভৱ। চয়তান আৰু অসুচী আত্মাবোৰৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ কাৰণেও আমি আত্মিক অস্ত্ৰ শস্ত্ৰেৰে সুসজ্জিত হৈ থাকিবলৈ শিকিব লাগিব। বাইবেলত লিখিছে, চয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা। ঈশ্বৰে আমাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া অস্ত্ৰ শস্ত্ৰ লৈহে আমি চয়তানৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িব পাৰোঁ। নিজৰ ক্ষমতা নিজৰ বুদ্ধিৰে আমি সেই কাম কৰিব নোৱাৰোঁ। 14 নম্বৰ পদ, পাছে মই চালো আৰু উঠি প্ৰধান লোকবিলাকক, অধ্যক্ষবিলাকক আৰু আন আন সকলো মানুহক কলো, তোমালোকে সিহঁতলৈ ভয় নকৰিবা, মহান আৰু ভয়ানক প্ৰভুক সোঁৱৰণ কৰি নিজ নিজ ভাই, নিজ নিজ পুঁজি, নিজ নিজ তিৰোতা আৰু নিজ নিজ ঘৰৰ নিমিত্তে যুদ্ধ কৰা। নহিমিয়াই লোকসকলক যুদ্ধৰ বাবে সাজু কৰি সাহস আৰু উদগনি দিছে। যুদ্ধৰ বাবে অস্ত্ৰ শস্ত্ৰ থাকিলেই নহ'ব, মানসিক দৃঢ়তা আৰু সাহসৰো প্ৰয়োজন। ভয় কৰিলে যুদ্ধত জয়ী হোৱাৰ সম্ভাৱনা খুবেই কম। শত্ৰুবোৰৰ শক্তি কিমান, শত্ৰুবোৰৰ সংখ্যা কিমান বেছি, সেইবোৰ চিন্তা কৰি ভয় কৰি থাকিলে একো লাভ নাই। কিন্তু তাৰ সলনি নহিমিয়াই লোকসকলক উদগনি দি কৈছে, মহান আৰু ভয়ংকৰ প্ৰভুক সোঁৱৰণ কৰা। অৰ্থাৎ যিহুদী লোকসকলৰ প্ৰকৃত শক্তি মহান আৰু ভয়ানক প্ৰভু যিহোৱা। শত্ৰুবোৰ যিমানেই শক্তিশালী নহওক কিয়, শত্ৰুবোৰৰ সংখ্যা যিমানেই সৰহ নহওক কিয়, মহান প্ৰভু যিহোৱাৰ বলত তেওঁলোকে শত্ৰুবোৰক পৰাস্ত কৰিবই। প্ৰিয় শ্ৰোতা, আমি কিমান দুৰ্বল আৰু নগণ্য সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু আমি বিশ্বাস কৰা প্ৰভু ঈশ্বৰ কিমান মহান, কিমান শক্তিশালী, সেইটোহে অধিক মনত ৰাখিবলগীয়া কথা। মহান প্ৰভু যীশুখ্ৰীষ্টত আশ্ৰয় লৈ পিতৃ ঈশ্বৰ যিহোৱাৰ সন্তান বুলি স্বীকৃতি লাভ কৰা প্ৰতিজন লোকেই সেই মহান প্ৰভুৰ কথা মনত পেলাই যিকোনো বিপদ আপদৰ সন্মুখীন হ'বলৈ সাহসেৰে আগবাঢ়ি যাব পাৰে। নহিমিয়াই লোকসকলক নিজৰ নিজৰ বংশ পৰিয়ালৰ, নিজৰ নিজৰ ঘৰৰ নিমিত্তে যুদ্ধ কৰিবলৈ উদগাইছে। প্ৰত্যেকেই যদি নিজৰ নিজৰ ঘৰখন ৰক্ষা কৰিবলৈ যুদ্ধ কৰে, তেতিয়া গোটেই জাতিটোৱে ৰক্ষা নপৰিবনে? আমিও যদি প্ৰত্যেকে নিজৰ নিজৰ ঘৰখন সৰ্বাংগ সুন্দৰ কৰি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য কৰি ৰাখিবলৈ যত্ন কৰোঁ, আমাৰ গোটেই সমাজখনেই মংগলময় হৈ নপৰিবনে? 15 নম্বৰ পদ, যেতিয়া আমাৰ শত্ৰুবোৰে শুনিলে যে আমি সিহঁতৰ অভিপ্ৰায় জানিলো আৰু ঈশ্বৰে সিহঁতৰ মন্ত্ৰণা ব্যৰ্থ কৰিলে, তেতিয়া আমি আটাইবিলাকে গড়লৈ নিজ নিজ কাৰ্য কৰিবলৈ পুনৰাই গলো। অৰ্থাৎ শত্ৰুবোৰে বুজি পালে যে তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ হ'ল, অকস্মাতে আক্ৰমণ কৰি যিহুদী লোকসকলক পৰাস্ত কৰিব নোৱাৰে। যিহুদী লোকসকলেও পুনৰ গড় বন্ধা কামত লাগি যাব পাৰিলে। সেই অৱস্থাটো নহিমিয়াই চিন্তা কৰিবলৈ এৰা নাই। নহিমিয়া অতি বুদ্ধিমান আৰু ব্যৱহাৰিক জ্ঞান সম্পন্ন ব্যক্তি আছিল বুলি আমি বাৰে বাৰে দেখিবলৈ পাওঁ। শত্ৰুৰ পৰা হ'ব পৰা আকস্মিক আক্ৰমণৰ ভয় কমি যোৱা স্বত্তেও কিন্তু তেওঁ প্ৰতিৰক্ষাৰ ব্যৱস্থাত অৱহেলা কৰা নাই। 16 আৰু 17 পদ, আৰু সেই দিনৰে পৰা মোৰ দাসবিলাকৰ এভাগে কাম কৰে আৰু আনভাগে যাঠি, ঢাল আৰু ধনু ধৰি জাখৰ পিন্ধি থাকে, আৰু যিহুদা বংশৰ আটাই লোকবিলাকৰ পাছত অধ্যক্ষবিলাক থাকে, গড় নিৰ্মাণ কৰোঁতে আৰু তাৰ ভাৰ বওঁতাবিলাকে ভাৰ বওঁতে সিবিলাকে এহাতে কাম কৰে, এহাতে অস্ত্ৰ ধৰে। এই কথা ভাবি বৰ ভাল লাগে। প্ৰতিজন গড় বান্ধোতাৰ এহাতে গড় বন্ধাৰ সঁজুলি, আনহাতে নিজৰ প্ৰতিৰক্ষাৰ বাবে তৰোৱাল। আজিও প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ দুহাতত এই দুবিধ সামগ্ৰী থকা উচিত। গড় বন্ধাৰ সঁজুলিৰ অৰ্থ হৈছে খ্ৰীষ্টীয় বিশ্বাসীজনে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁঠি যাব লাগে। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ পৰাই সেই গঠন কাৰ্যৰ আৰম্ভণি হয়। প্ৰতিদিনে সেই আত্মিক গঠন কাৰ্য চলি যাব লাগিব। তেতিয়াহে বিশ্বাসীজনৰ জীৱনত আত্মিক জীৱনৰ ফলবোৰ অধিক চকুত পৰাগৈ ফলি উঠিব। আৰু এই গঠন কাৰ্য হ'ব লাগিব ভিতৰৰ পৰা, অন্তৰৰ পৰা। এজন মানুহে খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগেই শুভবাৰ্তা ঘোষণাত লাগি যাব লাগে বুলি বহুতে ক'ব খোজে। আমি কিন্তু সেই কথাত একমত নহয়। আমি ভাবোঁ নতুন বিশ্বাসীসকলক লগে লগেই ঈশ্বৰৰ পৰিচৰ্যাত ব্যৱহাৰ কৰাটো ঠিক নহয়, কিয়নো নতুন বিশ্বাসীসকলে যীশুৱে যে উদ্ধাৰ কৰে, যোগান ধৰে আৰু আমাক সন্তুষ্ট কৰি ৰাখে, সেই কথা নিজৰ ব্যক্তিগত জীৱনত প্ৰথমে অভিজ্ঞতা লাভ কৰিব লাগে। আজি কোনো এজন লোকে খ্ৰীষ্টক গ্ৰহণ কৰিলে বুলি শুনিলে আমি নিশ্চয় আনন্দ পাওঁ, কিন্তু এবছৰ বা দুবছৰ পাছত যদি আমি শুনো যে সেই ব্যক্তিজনে বিশ্বাসত বৃদ্ধি পাই আত্মিকভাৱে গঁঠা হৈ গৈ আছে, তেতিয়া আমি অধিক আনন্দ পাওঁ। অৰ্থাৎ আমি আত্মিকভাৱে গঠন কাৰ্য চলোৱাটো অতি প্ৰয়োজনীয়। সেয়া আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ জীৱনত হ'ব লাগিব। গড় বন্ধাৰ সঁজুলি আমাৰ হাতত থাকিব লাগিব, আনহাতে আমাৰ হাতত আত্মাৰ তৰোৱালো থাকিব লাগিব, সেইটো প্ৰয়োজনীয়। সেই আত্মাৰ তৰোৱাল মানে হৈছে ঈশ্বৰৰ বাক্য, তাৰেই আমি শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিব লাগিব। আমাৰ এহাতে গড় বন্ধাৰ সঁজুলি আৰু আনহাতে তৰোৱাল থাকিবই লাগিব। 18-20 আৰু গড় নিৰ্মাণ কৰোতা প্ৰতিজনে কঁকালত তৰোৱাল বান্ধি সাজে আৰু শিঙা বজাওঁতাজন মোৰ ওচৰত থাকে, আৰু মই প্ৰধান লোকবিলাকক, অধ্যক্ষবিলাকক আৰু আন আন সকলো লোকক কলো, এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি গড়ৰ ওপৰত বেলেগ বেলেগ হৈ এজনৰ পৰা আনজন দূৰত আছো। তোমালোকে যিকোনো ঠাইত শিঙাৰ শব্দ শুনিবা, সেই ঠাইলৈ গৈ আমাৰ ওচৰত তোমালোকে গোট খাবা, আমাৰ ঈশ্বৰে আমাৰ নিমিত্তে যুদ্ধ কৰিব। নহিমিয়াই কৈছে, মই পহৰা দি থাকিম, যেতিয়া তোমালোকে শিঙাৰ শব্দ শুনিবা লগে লগে সেই ঠাইলৈ আহিবা। আমি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিম আৰু সেই যুদ্ধত ঈশ্বৰ আমাৰ সহায় হ'ব, তেওঁ আমাৰ হৈ যুঁজিব। নহিমিয়াই যে ঈশ্বৰৰ ইচ্ছা অনুসাৰে কাম কৰি আছিল সেই কথা দৃঢ়ভাৱে জানিছিল, সেইকাৰণে ঈশ্বৰে যে তেওঁলোকৰ হৈ যুদ্ধ কৰিব সেই কথা অতি দৃঢ়ভাৱে ক'ব পাৰিছিল। আচলতে সেই কথা বুজিছিল বাবেই নহিমিয়াই ইমান সাহসেৰে তেওঁৰ কামত আগবাঢ়িব পাৰিছিল। যীশুখ্ৰীষ্টত বিশ্বাস কৰি তেওঁকেই আশ্ৰয় বুলি লোৱা প্ৰতিজন লোকেই আচলতে একেধৰণৰ সাহস আৰু দৃঢ়তাৰে জীৱন যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে, কাৰণ তেওঁৰ লগত যীশুখ্ৰীষ্ট সদায় সহায় আৰু সাৰথিৰূপে থকা কথাটো তেওঁ জানিব পাৰে। আমাৰ বাৰু তেনে সাহস আৰু দৃঢ়তা আছেনে? 21 এইদৰে আমি সেই কাৰ্য কৰি আছো আৰু বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে আমাৰ এভাগে জাতি ধৰি থাকে। এই লোকসকলে নিশ্চয় 8 ঘণ্টাতকৈ বেছি সময় কাম কৰিছিল, কাৰণ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা তৰা ওলোৱালৈকে তেওঁলোকে কাম কৰিছিল। আজি আমি কিন্তু আমাৰ চাকৰিৰ ঠাইত 8 ঘণ্টা সময়ো ভালদৰে মন পুতি কাম কৰিব নোখোজো। 22 সেই সময়ত মই লোকবিলাকক আৰু কলো, প্ৰতিজনে নিজ নিজ দাসে সৈতে ৰাতি জিৰচালেমৰ ভিতৰত থাকিব লাগে, তাতে সিবিলাকে ৰাতি আমাৰ ৰখীয়া হ'ব আৰু দিনত কাম কৰিব। বহুতো লোক দূৰৰ পৰা আহিছিল, যেনে জিৰিহুৰ পৰা। সেই লোকসকলক নহিমিয়াই কৈছিল, তোমালোক আঁতৰি নাযাবা, ৰাতিৰ বেলিকা জিৰচালেমৰ ভিতৰতে থাকা, কাৰণ তোমালোকে আমাক ৰাতি পহৰা দিব পাৰিবা। মুঠতে নহিমিয়াই সকলো লোকক উচিতভাৱে ব্যৱহাৰ কৰিছে, যাতে গড় বন্ধাৰ কাম সুকলমে সম্পন্ন হয় আৰু শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সকলো বন্দোবস্ত হয়। আমি আমাৰ সা সম্পত্তি, সময়, প্ৰতিভা আদি যদি উচিতভাৱে ব্যৱহাৰ কৰিবলৈ শিকো, তেনেহলে আমি 1 জন লোকেই 10 জনৰ নিচিনা হ'ব পাৰিম। সেই কথা আমি সদায় মনত ৰখা উচিত। আমাৰ কি নাই তালৈ বেছি চিন্তা নকৰি আমাৰ যি আছে তাকে লৈ প্ৰভুৰ কামত দেহেকেহে লাগি যাবলৈ শিকিব লাগে। 23 তেতিয়া মই, মোৰ ভাইবিলাক, মোৰ দাসবিলাক আৰু মোৰ পাছত চলা ৰখীয়াবিলাক, আমি কোনেও গাৰ পৰা কাপোৰ নুশুলুকালো। আমি প্ৰতিজনে নিজ নিজ বস্ত্ৰলৈ পানী লৈ যাওঁ। অৰ্থাৎ তেওঁলোকে সকলো সময়তে কাপোৰ পিন্ধি সাজু হৈ আছিল। হয়তো তেওঁলোকৰ কাপোৰ কানি একেবাৰে লেতেৰা হৈ গৈছিল, কেৱল মাত্ৰ গা ধুবৰ সময়তহে নিশ্চয় তেওঁলোকে কাপোৰ শুলুকাব লগা হৈছিল। দিনে ৰাতিয়ে তেওঁলোকে কাপোৰ পিন্ধি সষ্টম হৈ থাকি কামত লাগি আছিল আৰু পহৰা দিছিল। নহিমিয়া লোকসমূহৰ নেতা আছিল। তেওঁ কিন্তু আন লোকসকলৰ নিচিনাকৈ কষ্ট কৰিছিল। তেওঁ সমানে কাম কৰিছিল দিনে ৰাতিয়ে। সঁচাকৈ নহিমিয়া এজন আদৰ্শ নেতা আছিল বুলি ক'ব পাৰি। প্ৰিয় শ্ৰোতা, নহিমিয়াৰ দৰে এজন আদৰ্শ নেতা থকা কাৰণেই নানান বিপদ বিঘিনি আৰু বাধা থকা সত্ত্বেও ইছৰাইলৰ লোকসকলে জিৰচালেমৰ গড় নিৰ্মাণ কৰাৰ কামটো সুকলমে চলাই যাব পাৰিছিল। সেই একে মানুহখিনিয়ে কিন্তু নহিমিয়া অহাৰ আগলৈকে অতি হতাশ হৈ লাজ অপমানৰ মাজত আছিল। নহিমিয়াৰ নেতৃত্বত সেই লাজ অপমানত থকা লোকসকলেই অতি দক্ষতাৰে গড়ৰ নিৰ্মাণ কাৰ্য চলাই যোৱা আমি দেখিছো। অৰ্থাৎ কেৱল এজন সুদক্ষ আৰু বুদ্ধিমান নেতাই পৰিৱেশ পৰিস্থিতি সলনি কৰি দিব পাৰে। যদি আমি যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰোঁ, তেওঁকেই আমাৰ নেতা বুলি আঁকোৱালি লওঁ, আমিও এই জীৱন যুদ্ধত সাহসেৰে অৱতীৰ্ণ হ'ব পাৰিম। সকলো বাধা বিঘিনি, সকলো বিপদ নেওচি আমি আগবাঢ়ি যাব পাৰিম আৰু জীৱনৰ শেষত তেওঁৰে সৈতে সৰগধামত অনন্তকালৰ বাবে অমিয়া সুখ, অনাবিল শান্তিৰে বাস কৰিব পাৰিম। সেই কথা আমি বাৰু চিন্তা কৰি চাইছোনে? প্ৰভু যীশুক আপুনি আপোনাৰ জীৱনৰ প্ৰকৃত নেতা হিচাপে আজিয়েই গ্ৰহণ নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9945406275। জীৱন পথ নিসংগতাই যেতিয়া হতাশা আনে, তুমিয়ে যীশু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন, তুমিয়ে যীশু প্ৰেৰণাৰ সাগৰ, তুমি
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540-46275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়।